Ea Akashvani. বতৰ কৰিছো দলি দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজ সাহায্য 100% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছিকিমত ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা আকস্মিক বানৰ ফলত 5 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 59 লোক সন্ধানহীন হৈ আছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে কালি চীনত অনুষ্ঠিত এছিয়ান গেমছৰ 11 দিনা 3 সোণ 5 ৰূপ আৰু 4 ব্ৰঞ্জসহ মুঠ 12 পদক অৰ্জন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰত পথ, ৰেল, বিমান পৰিবহন, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ লেখীয়া ক্ষেত্ৰৰ প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ 350 বিছনাযুক্ত ট্ৰমা কেন্দ্ৰ আৰু জটিল পৰিচৰ্যা চিকিৎসা খণ্ড আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিকশাই তুলিবলগীয়া 7 জটিল পৰিচৰ্যা খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 1,135 কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰি উলিওৱা RIT যোধপুৰৰ অত্যাধুনিক চৌহদ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় যন্ত্ৰীকৰণ পৰীক্ষাগাৰ, কৰ্মচাৰীৰ কোৱাৰ্টাৰ আৰু যোগ তথা ক্ৰীড়া বিজ্ঞান ভৱন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মধ্যপ্ৰদেশৰ জবলপুৰত 12,600 কোটি টকাতকৈ অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামানৰ আধাৰশিলা স্থাপন কৰিব। এনে প্ৰকল্পসমূহৰ ভিতৰত ৰেলপথ, স্থলপথ, গেছ পাইপলাইন, বাসগৃহ আৰু খোৱাপানীৰ সৈতে জড়িত ভালেমান প্ৰকল্প আছে। ৰাজ্যখনৰ ইন্দোৰত ৰূপায়ণ কৰিবলগীয়া লঘু গৃহ প্ৰকল্পই প্ৰধানমন্ত্ৰীৰ সকলোৰে বাবে বাসগৃহৰ লক্ষ্য পূৰণৰ দিশত শক্তিশালী বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত প্ৰায় 128 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিয়ে 1,000তকৈও অধিক সংখ্যক উপভোক্তা পৰিয়ালক উপকৃত কৰিব। চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজ সাহায্য 100% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজ সাহায্য বৰ্তমানৰ 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটে লগতে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে 1956 আন্তঃৰাজ্যিক নদী জলবিবাদ আইনৰ অধীনত দ্বিতীয় কৃষ্ণা জলবিবাদ ন্যায়াধীকৰণৰ প্ৰসংগত চৰ্তত অনুমোদন জনাইছে বুলি শ্ৰীঠাকুৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই বিবাদ নিষ্পত্তিৰ ফলত দুয়োখন ৰাজ্যৰ বাবে বিকাশৰ নতুন দ্বাৰ মুকলি হ'ব। তেওঁ লগতে কয় যে চৰকাৰে তেলেংগানাত চমক্কা চৰক্কা জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্যে 2009 কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইনৰ সংশোধনৰ প্ৰস্তাৱত অনুমোদন দিছে। 98 কোটিৰো অধিক টকা ব্যয়েৰে মুলুগু জিলাত এই বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। নতুন বিশ্ববিদ্যালয়খনে কেৱল ৰাজ্যখনৰ উচ্চ শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান উন্নত কৰাই নহয় বৰং ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ৰ হিতাৰ্থে জনজাতীয় কলা সংস্কৃতি তথা পৰম্পৰাগত জ্ঞান প্ৰণালীৰ বিষয়ে গৱেষণাৰ সুবিধা প্ৰদান কৰিব। কেন্দ্ৰীয় কেবিনেটে লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বাবে ৰায়তী সত্ৰ নিয়ন্ত্ৰণ 2023, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ ৰায়তী সত্ৰ নিয়ন্ত্ৰণ 2023 আৰু লাক্ষাদ্বীপ ৰায়তী সত্ৰ নিয়ন্ত্ৰণ 2023 সন্দৰ্ভত অধ্যাদেশ জাৰিৰ প্ৰস্তাৱতো অনুমোদন দিছে। এই অধ্যাদেশৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত স্বত্বাধিকাৰী আৰু ভাৰাতীয়া উভয়ৰে হিত আৰু অধিকাৰ সন্তুলিত কৰি জবাবদিহি আৰু স্বচ্ছ ব্যৱস্থাৰ বাবে আইনী পৰিকাঠামো প্ৰৱৰ্তন কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেটে বিহাৰ আৰু ঝাৰখণ্ডৰ উত্তৰ কয়ল জলাশয়ৰ বাকী কাৰ্য প্ৰায় 2,431 কোটি টকাৰ সংকুচিত ব্যয়েৰে সম্পূৰ্ণ কৰাৰ জলশক্তি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন দিছে। জলাশয়টোৰ বাকী কাম পৰৱৰ্তী 30 মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীঠাকুৰে কয় যে হালধিৰ বিষয়ে সজাগতা আৰু সামগ্ৰীবিধৰ ব্যৱহাৰ তথা ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন বজাৰ বিকশাই তোলাৰ বাবে ৰাষ্ট্ৰীয় হালধি পৰিষদ গঠনৰ বিষয়ে অধিসূচিত কৰিছে। ৰাষ্ট্ৰীয় হালধি পৰিষদে হালধি সম্পৰ্কীয় বিষয়ত অগ্ৰণী ভূমিকা পালন কৰিব আৰু হালধি ক্ষেত্ৰৰ বিকাশ আৰু বৃদ্ধিৰ হকে মছলা পৰিষদ আৰু অন্য চৰকাৰী সংস্থাৰ সৈতে অধিক সমন্বয়েৰে কাম কৰিব। চৰকাৰে 2030 চনৰ ভিতৰত হালধিৰ ৰপ্তানি বৰ্তমানৰ 1,600 কোটি টকাৰ পৰা 1 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি শ্ৰীঠাকুৰে প্ৰকাশ কৰে। ছিকিমৰ মংগলত ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 23 গৰাকী সেনা জোৱানসহ মুঠ 59 জন লোক সন্ধানহীন হৈ আছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ মুখ্য সচিব বিজয় হুছেইন পাঠকে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে কথা পাতে আৰু গ্লেচিয়াৰ হ্ৰদৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অংশত সৃষ্টি হোৱা বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী তামাঙক যথাসম্ভৱ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰু প্ৰভাৱিত লোকসকলৰ নিৰাপত্তা আৰু কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। ইপিনে ভাৰতীয় সেনাই সন্ধানহীন হৈ থকা 23 গৰাকী সৈনিকক বিচাৰি অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰৰ বাবে আবেদন বিচাৰিছে। পুৰস্কাৰৰ বাবে যোগ্য খেলুৱৈ, প্ৰশিক্ষক, প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে 2 নৱেম্বৰৰ ভিতৰত dbtyasports.gov.in পৰ্টেলত আবেদন দাখিল কৰিব লাগিব। অন্তিম তাৰিখৰ পাছত আবেদনসমূহ বিবেচনা কৰা নহ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবছৰে ক্ৰীড়া বঁটাৰ বাবে আবেদন বিচাৰে। 2023 বৰ্ষৰ এই ক্ৰীড়া বঁটাসমূহৰ বাবে আবেদন বিচাৰি জাৰি কৰা অধিসূচনা ইতিমধ্যে www.yas.nic.in ৱেবছাইটত আপলোড কৰা হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজৰ এই উদ্বোধনী খেলখনৰ বাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰু আহমেদাবাদৰ অন্য অংশত প্ৰায় 3,500 গৰাকী আৰক্ষী কৰ্মী নিয়োগ কৰা হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে এইবাৰৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদত 14 অক্টোবৰৰ ভাৰত পাকিস্তানৰ খেলসহ মুঠ 5খন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদতে অহা 19 নৱেম্বৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন খেলোৱা হ'ব। ভাৰতে কালি চীনত অনুষ্ঠিত এছিয়ান গেমছৰ 11 দিনা 3টা সোণ, 5টা ৰূপ আৰু 4টা ব্ৰঞ্জ সহ মুঠ 12টা পদক অৰ্জন কৰে। ইয়াকে ভাৰতে বৰ্তমানলৈকে 18টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জ সহ মুঠ 81টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ 4থ স্থানত আছে। এছিয়ান গেমছৰ ইতিহাসত এয়া বৰ্তমানলৈকে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। প্ৰতিযোগিতাৰ 11 দিনা কালি নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানত সতীৰ্থ খেলুৱৈ কিশোৰ জেনাই ৰূপৰ পদক হস্তগত কৰে। একেদৰে জ্যোতি সুৰেখা ৱেন্নাম আৰু ওজাছ দেউতুলেই আৰ্চাৰী মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে সোণৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে হাৰমিলান বেইনছে মহিলাৰ 800 মিটাৰ, অবিনাশ ছাবলেই পুৰুষৰ 500 মিটাৰ দৌৰ আৰু লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক লাভ কৰে। পৰদিন বুলিয়ে মহিলাৰ বক্সিঙৰ 57 কিলোগ্ৰাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে অভয় সিং আৰু অনাহত সিঙে স্কোৱাছত আৰু ৰামবাবু আৰু মঞ্জুৰাণীয়ে 35 কিলোমিটাৰ বেগাই খোজকঢ়া প্ৰতিযোগিতাৰ মিক্সড শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে সুনীল কুমাৰে পুৰুষৰ মল্লযুদ্ধৰ 87 কিলোগ্ৰাম ওজন শাখাৰ গ্ৰীকো ৰোমান শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। প্ৰতিযোগিতাত আজি ভাৰতীয় খেলুৱৈসকলে বিভিন্ন শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত পুৰুষৰ মাৰাথন দৌৰৰ ফাইনেল জুজিটছু, ৰোলাৰ স্কেটিং আৰু মল্লযুদ্ধ অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ পুৰুষৰ 4x400 ৰিলে দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা মহম্মদ আনাছ ইয়াহিয়া, অমৰ জেকব, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশক অভিনন্দন জনায়। তেওঁ জেভলিন থ্ৰত সোণৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাকো অভিনন্দন জনায়। শ্ৰীমোদীয়ে কয় যে কেইবাবছৰৰ প্ৰশিক্ষণ আৰু অধ্যৱসায়ৰ বাবে এই দৰ্শনীয় প্ৰদৰ্শন সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলাৰ 800 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰাৰ বাবে হাৰমিলান বেইনছ আৰু পুৰুষৰ 5,000 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰাৰ বাবে অবিনাশক অভিনন্দন জনায়। শ্ৰীমোদীয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে লাভলীনা বৰগোহাঁইকো অভিনন্দন জনায়। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজ সাহায্য 100 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা আকস্মিক বানৰ ফলত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 59 জন লোক সন্ধানহীন হৈ আছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আৰু ভাৰতে কালি চীনত অনুষ্ঠিত এছিয়ান গেমছৰ 11 দিনা 3টা সোণ, 5টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 12টা পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।